যদিও 21খন জিলাৰ 6,30,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1,506খন গাঁৱৰ 14,739 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 223টা আশ্ৰয় শিবিৰত 39,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত সাম্প্ৰতিক বানত কমেও 12গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। যোৱা 24 ঘণ্টাত হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও, কাছাৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকৰ বানৰ ফলত মৃত্যু হয়। বানত 2 লাখৰো অধিক পশুধনৰ ক্ষতি হৈছে। SDRF আৰু NDRFয়ে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 15,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা 2টা আশ্ৰয় শিবিৰত 464গৰাকী লোকে আশ্ৰয় লৈ আছে। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মূল সমিতিৰ প্ৰথমখন বৈঠক চলি আছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকখনত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। উল্লেখযোগ্য যে অহা 8 ছেপ্টেম্বৰত বিশ্ববৰণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিশ্চিতি দিছে। ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণে অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সহযোগত 14 জুনত জিলা ন্যায়িক আদালত চৌহদত লোক আদালতৰ আয়োজন কৰিছে। এই লোক আদালতত সৰু সুৰা গোচৰ, চেক বাউন্স, দেৱানী গোচৰ, খুৰাকী গোচৰ, মটৰ দুৰ্ঘটনাজনিত গোচৰ সমিল মিলৰ মাজেৰে সমাধানৰ চেষ্টা কৰা হ'ব। ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিবে এটা বাৰ্তাযোগে লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ PM শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত দিনৰ 11 বজাত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিদ্যালয়খনৰ 5ম পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ সম্পৰ্কে ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লেখক কেৰিয়াৰ পৰামৰ্শদাতা শৈলেন বৈশ্যৰ পৰিচালনাত 9ম পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত বিশিষ্ট পৰিৱেশ কৰ্মী, অসম গৌৰৱ সন্মানেৰে বিভূষিত নেচাৰ্ছ বেকন সঞ্চালক সৌম্যদীপ দত্তই বিশ্বজুৰি প্লাষ্টিক প্ৰদূষণ ৰোধ আৰু পৰিৱেশ সজাগতা সন্দৰ্ভত ভাষণ দিব। বিদ্যালয়খনৰ জীৱ বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষয়িত্ৰী চন্দনা কলিতাই প্লাষ্টিক প্ৰদূষণ ৰোধ বিষয়ক ভাষণ আগবঢ়াব। আকাশবাণী গুৱাহাটীয়ে কাইলৈ দিনৰ 11:15ৰ পৰা এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ এক পেৰ মা কে নাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিদ্যালয়সমূহত গছপুলি ৰোপণৰ বাবে আহ্বান জনাইছে। এই অনুসৰি প্ৰতিখন বিদ্যালয়ে কমেও 5টাকৈ গছপুলি ৰোপণ কৰিব লাগিব। অহা 30 ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন বিদ্যালয়ে কমেও 70টাকৈ গছপুলি ৰোপণ কৰিব লাগিব। গছপুলিসমূহ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ মাতৃসকলে একেলগে ৰোপণ কৰিব লাগিব আৰু গছপুলি ৰোপণৰ একোখনকৈ ছেলফি ecoclubs.education.gov.in আপলোড কৰিব লাগিব। উল্লেখযোগ্য যে মাতৃ আৰু প্ৰকৃতিৰ প্ৰতি ভালপোৱা আৰু সন্মানৰ চিনস্বৰূপে নাগৰিকসকলক এজোপাকৈ গছপুলি ৰোপণৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি কাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এক পেৰ মা কে নামৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাষ্ট্ৰজোৰা অভিযান আৰম্ভ কৰা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ত কালি এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন শীৰ্ষক এখন আলোচনা চক্ৰত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক ডঃ সঞ্জয় কুমাৰ সিঙকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে ভাগ লৈ সুনীল কুমাৰ বানচালে বিগত 30 বছৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজনৈতিক আৰু অৰ্থনৈতিক দক্ষতা বৃদ্ধি কৰি 2047চনৰ ভিতৰত বিকশিত ভাৰত গঢ় দিব পৰা যাব বুলি শ্ৰীবানচালে উল্লেখ কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননিগোপাল মহন্তই তেওঁৰ ভাষণত এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ দ্বাৰা পদ্ধতিগত আৰু আন্তঃগাঁথনিমূলক বিভিন্ন দিশ সামৰি উন্নয়নমূলক কামত আত্মনিয়োগ কৰাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। অসম সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভা, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ সহযোগত নগাঁৱত পৰহিলৈ পৰা 3দিনীয়াকৈ লেখক শিবিৰৰ আয়োজন কৰা হৈছে। কবিতা, গল্প, উপন্যাস আৰু নাট্য সাহিত্যৰ মনোগ্ৰাহী অনুষ্ঠানত সমাহাৰ হ'বলগীয়া এই শিবিৰ নগাঁও জিলা পুথিভঁৰাল, কমলাদেৱী 2D স্মৃতি ভৱন আৰু নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'ব। পৰহিলৈ অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে উদ্বোধনী অনুষ্ঠান সঞ্চালনা কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।